মাৰ্কা লিখা শুভবাৰ্তা তেৰ অধ্যায় জিৰচালেম বিনাশ যীশুৰ পুনৰগমনৰ বিষয়ে জনোৱা। পাছত যীশু মন্দিৰৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্যসকলৰ এজনে তেওঁক ক'লে, হে গুৰু, চাওক কেনে আশ্চৰ্যজনক শিল আৰু ইয়াৰ গাঁথনি। তাতে যীশুৱে তেওঁক ক'লে, তুমি এই বৰ গাঁথনি দেখিছানে? ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা, কিয়নো এই সকলো ভাঙি পেলোৱা হ'ব। পাছত তেওঁ জৈতুন পৰ্বতত মন্দিৰৰ বিপৰীতে বহি থাকোঁতে পিতৰ, জাকুব, জোহন আৰু অন্দ্ৰে গুপুতে তেওঁক সুধিলে, আমাক কওক এনে ঘটনা কেতিয়া ঘটিব আৰু এই সকলো সিদ্ধ হ'বলৈ উদ্যত হোৱা চিন কি হ'ব? তেতিয়া যীশুৱে তেওঁলোকক ক'বলৈ ধৰিলে, কোনেও যেন তোমালোকক নুভুলায়, এইকাৰণে সাৱধান হোৱা। অনেকে মোৰ নামেৰে আহি ময়ে সেইজন বুলি বহু মানুহক ভুলাব। তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা তেতিয়া উদ্বিগ্ন নহ'বা, কাৰণ এইবোৰ ঘটিব লাগে, কিন্তু সেই সময় তেতিয়াও আহিবলৈ আছেই। কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব, ঠায়ে ঠায়ে ভূমিকম্প আৰু আকালো হ'ব, এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন। কিন্তু তোমালোক নিজলৈ সাৱধান হ'বা, কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত সোধাই দিব, তদুপৰি নামঘৰত তোমালোকক প্ৰহাৰ কৰিব। মোৰ কাৰণে দেশাধিপতি আৰু ৰজাসকলৰ সন্মুখত মোৰ সাক্ষী হ'বলৈ তোমালোকক থিয় হ'বা। কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তাৰ প্ৰচাৰ হ'ব লাগিব। যেতিয়া তেখেতসকলে তোমালোকক বন্দী কৰি নি সোধাই দিব তেতিয়া কি ক'ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা। সেই সময়ত কি ক'ব লাগে সেই বিষয়ে তেতিয়াই দিয়া হ'ব, কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা। তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰাণলৈ সোধাই দিব, আৰু সন্তানসকলে মাক বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব। মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'বা, কিন্তু যিজনে শেষলৈকে শাসন কৰি থাকিব সেইজনে পৰিত্ৰাণ পাব। কিন্তু যেতিয়া পূজাৰ বাবে সেই ধ্বংসকাৰী ঘিনলগীয়া প্ৰতিমূৰ্তিটো থাকিব নলগীয়া ঠাইত থকা দেখিবা, যিজনে পৰে তেওঁ বুজক। তেতিয়া যিহুদিয়াত থকা লোকসকল পৰ্বতলৈ পলাই যাওক। ঘৰৰ ওপৰত থকাজনে তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াবলৈ নামি নাহক আৰু ভিতৰলৈ নুসুমাওক। আৰু পথাৰত থকাজনে নিজৰ কাপোৰখন ল'বৰ বাবেও ওলটি নাযাওক। কিন্তু সেই কালত গৰ্ভৱতী আৰু কোলাত কেঁচুৱা থকা তিৰোতাসকলৰ সন্তাপ হ'ব। এইবোৰ যেন যাৰ কালত নঘটে তাৰ বাবে প্ৰাৰ্থনা কৰিবা, কিয়নো সেইকেইটা দিনত বহু মনোকষ্ট হ'ব। ঈশ্বৰে সৃজা সৃষ্টিত আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহ'বও। যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে তেনেহ'লে কোনো মানুহৰে ৰক্ষা নহ'ব। কিন্তু যিসকলক তেওঁ মনোনীত কৰিলে, যিসকলক তেওঁ বাছি ল'লে, সেই লোকসকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে। তেতিয়া যদিও কোনোৱে তোমালোকক কয়, চোৱা খ্ৰীষ্ট ইয়াত আছে বা চোৱা সৌ তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীসকল আৱিৰ্ভাৱ হ'ব আৰু চীনৰ সৈতে আশ্চৰ্যজনক কাম কৰিব। সম্ভৱ হ'লে তেওঁলোকে মনোনীত লোক সকলোকো ভুলাবলৈ চেষ্টা কৰিব। সেয়েহে তোমালোক সাৱধান হোৱা, কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে ক'লোঁ। কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত সূৰ্য আন্ধাৰকাৰময় হ'ব, চন্দ্ৰয়ো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰো খহি তললৈ পৰিব আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ'ব। তেতিয়া তেখেতসকলে মানুহৰ পুত্ৰক পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব। তেওঁ দূতসকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে চাৰিওফালৰ পৰা নিজৰ মনোনীত লোকসকলক আনি গোটাব। ডিমৰু গছজোপাৰ পৰা এটা দৃষ্টান্ত শিকা, যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা। সেইদৰে যেতিয়া এইবোৰ ঘটনা দেখিবা তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহ'ব। আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ'ব। কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়ে স্বৰ্গ দুটেও হওক বা পুত্ৰই হওক। সেই বিষয়ে সাৱধান হোৱা, পৰ দি প্ৰাৰ্থনা কৰি থাকা, কিয়নো সেই সময় কেতিয়া আহিব এই বিষয়ে তোমালোকে নাজানা। সেই দিন এনেদৰে আহিব যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ ডাকবোৰক তেওঁৰ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে। এই হেতুকে তোমালোকেও পৰ দি থাকা, কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়াৰ পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা। তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে মই তোমালোকক কি কি কব লাগে সেই সকলোবোৰকে কলো পৰ দি থাকা।